أَوَعَجِبْتُمْ أَنْ جَاءَكُمْ ذِكْرٌ مِّنْ رَبِّكُمْ عَلَى رَجُلٍ مِّنْكُمْ لِيُنْذِرَكُمْ وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ قَوْمِ نُوحٍ وَزَادَكُمْ فِي الْخَلْقِ بَسْطَةً فَاذْكُرُوا آلَاءَ اللَّهِ لَعَلَّكُمْ تُفْلِحُونَ
তোমালোকে বিস্মিত হৈছা নেকি যে তোমালোকৰ ওচৰলৈ তোমালোকৰ এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে আল্লাহে তোমালোকক নূহ সম্প্ৰদায়ৰ ধ্বংসৰ পিছত তোমালোকৰ পূৰ্বৰ লোকসকলৰ স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত অৰ্থাৎ দৈহিক গঠনত তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট তথা বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা যাতে তোমালোকে সফল হ'ব পাৰা।